নমস্কাৰ যুৱ বন্ধুসকল, আজি গোটেই দিনটো নিশ্চয় আপোনাৰ মনটো ক্ৰিকেটত ব্যস্ত হৈ থাকিল। এফালে পৰীক্ষাৰ চিন্তা, আনফালে ৱৰ্ল্ড কাপ। ভণ্টিক কৈছেও চাগে মাজে মাজে স্ক'ৰ কিমান হ'ল কৈ যাবিহি। আকৌ কেতিয়াবা হয়তো ভাবিছে বাদ দিম এইবোৰ, হ'লেও পালেহি। মূৰত হাত থৈ চাগে ভাবিছে এইবাৰ হ'লেও বিফলে যাব। কিয়? পৰীক্ষা পালেহি নহয় জানো? হয়, এনেকুৱা হয়, মই জানো। কিন্তু বন্ধু, আপোনাৰ বিপদৰ সময়ত মই আহিছোঁ আপোনাৰ কাষলৈ। আপোনাৰ বাবে এক মহত্বপূৰ্ণ সময়ত মই আহিছোঁ। মই কিন্তু একো উপদেশ দিবলৈ অহা নাই, বৰং লঘু কথাৰ ভাগ দিবলৈ, ভাগ ল'বলৈহে আহিছোঁ। পঢ়ি পঢ়ি ভাগৰ লাগিছে নহয়? ইফালে মাৰ ধমক, দেউতাৰ বকনি, শিক্ষকৰ ধমক, কিবোৰ কথা যে শুনিব নালাগে তাৰ কোনো ঠিক নাই। টেলিফোন থোৱা, টিভি বন্ধ কৰা, কম্পিউটাৰতে অনবৰতে বহি থকা, থোৱা সেইবোৰ, পঢ়াগৈ যোৱা, ঘৰত এইবোৰেই হৈ থকা নাই জানো। দশমমানৰেই হোৱা বা দ্বাদশমানৰেই হোৱা, গোটেই বছৰটো একেবোৰ কথাকেই শুনি থাকিব লগা হৈছে। আৰু মনতে ভাব হৈছে এই পৰীক্ষাটো সোনকালে শেষ হ'লেই হয়। আৰু মই আপোনাৰ মনৰ অৱস্থাটো বুজি পাই আপোনাৰ সৈতে আজি মনৰ কথা ক'বলৈ আহিছোঁ। অৱশ্যে বিষয়টো জটিল। আজিৰ বিষয় সম্পৰ্কে পিতৃ মাতৃসকলেও ভাবিছে নিজৰ ল'ৰাটোক বা ছোৱালীজনীক তেওঁলোকে ক'ব নোৱাৰা কথাখিনি মই কওঁ। শিক্ষকেও ভাবিছে মই যাতে সঠিক কথাটো কওঁ। আৰু বিদ্যাৰ্থীসকলে ভাবিছে মই এনে কথা কওঁ যিবোৰ শুনিলে তেওঁলোকৰ প্ৰেছাৰ কিছু কম হয়। মই নাজানো মোৰ কথা কাৰ কিমান উপকাৰত আহে, কিন্তু এই কথাটোতেই মই সন্তোষ লাভ কৰিম যে মোৰ যুৱ বন্ধুসকলৰ জীৱনৰ এক মহত্বপূৰ্ণ সময়ত মই তেওঁলোকৰ সৈতে আছিলোঁ। নিজৰ মনৰ কথাৰ ভাগ মই তেওঁলোকক দিছিলোঁ। মাত্ৰ ইমানেই মোৰ উদ্দেশ্য। আৰু মোৰ কোনো অধিকাৰ নাই যে মই আপোনাৰ পৰীক্ষা কেনে যাব, প্ৰশ্নোত্তৰ কেনেকৈ কৰিব, বা প্ৰশ্নোত্তৰ কৰাৰ কৌশল কি, বেছি নম্বৰ লাভ কৰাৰ পথ কিবা আছে নেকি, এইবোৰৰ বিষয়ে ক'ম। কাৰণ মই নিজে এজন সাধাৰণ মানৰ ছাত্ৰ আছিলোঁ। মই মোৰ জীৱনত কোনো এটা পৰীক্ষাতেই ভাল ফলাফল দেখুৱাব পৰা নাছিলোঁ। পঢ়িব লাগে বাবেই পঢ়া শুনা কৰা সাধাৰণ মানৰ এজন ছাত্ৰ আছিলোঁ। তাতে মোৰ হাতৰ আখৰ আছিল অতি বেয়া। বোধহয় শিক্ষকে মোৰ উত্তৰ পঢ়িব নোৱাৰাৰ বাবেও মোক হয়তো উত্তীৰ্ণ কৰি দিছিল এইবুলি মোৰ ভাব হয়। যি কি নহওক, এইবোৰ লঘু কথা বতৰাহে। কিন্তু আজি মই এটা গুৰুত্বপূৰ্ণ কথা নিশ্চয় ক'ম। কথাটো হ'ল, পৰীক্ষাটো আপুনি কেনেধৰণে গ্ৰহণ কৰিছে তাৰ ওপৰতেই পৰীক্ষা কেনে হ'ব সেই কথাটো নিৰ্ভৰ কৰিছে। বেছিভাগৰ ক্ষেত্ৰতে মই লক্ষ্য কৰিছোঁ যে তেওঁলোকে এই পৰীক্ষাটোক জীৱনৰ এটা মহত্বপূৰ্ণ ঘটনা বুলি জ্ঞান কৰে আৰু ভাবে এইটো কেনেবাকৈ বেয়া হ'লে গোটেই পৃথিৱীখনেই তল যাব। কিন্তু বন্ধু, পৃথিৱীখন এনেকুৱা নহয়, সেয়েহে কেতিয়াও ইমান উদ্বিগ্ন হৈ নাথাকিব। হয়, ভাল ফলাফলৰ দৃঢ় ইচ্ছা থাকিব লাগে, অদম্য সাহস থাকিব লাগে, কিন্তু পৰীক্ষাটোক কেতিয়াও বোজা বুলি ভাবিব নালাগে। পৰীক্ষাই আপোনাৰ জীৱনটোক প্ৰত্যাহ্বান জনাব নালাগে, এনেদৰে ভবাৰ আৱশ্যক নাই। কেতিয়াবা এনে নেলাগে নেকি আমিয়েই পৰীক্ষা এটাক বোজা সজাওঁ? ঘৰৰ আৰু বোজা বনোৱাৰ কাৰণে যেনেকুৱা হয়, আমাৰ এনেকুৱা হয়। আমাৰ আত্মীয়, আমাৰ বন্ধুবৰ্গ, তেওঁলোকৰ ল'ৰা ছোৱালী আমাৰ ল'ৰাৰ লগত সমানে পঢ়ে। যদি আপোনাৰ ল'ৰাই দশম শ্ৰেণীত পঢ়ে আৰু আমাৰ আত্মীয়ৰ ল'ৰা দশম শ্ৰেণীত পঢ়ে, তেতিয়া আপোনাৰ মনে সদায় তুলনা কৰি থাকে যাতে মোৰ ল'ৰাটো আগত থাকে। আপোনাৰ বন্ধুৰ ল'ৰাতকৈ সি ফলাফল ভাল কৰিব লাগে, এই কথাটো আপোনাৰ মনত সদায় খেলি থাকে। এই কথাটোৱে আপোনাৰ ল'ৰাৰ ওপৰত কিন্তু হেঁচা প্ৰয়োগ কৰে। আপোনাৰ এনে লাগে সকলোৰে মাজত মোৰ ল'ৰাটো উজ্জ্বল হওক, ল'ৰাৰ নামটো উজ্জ্বল হওক, ঠিকেই আছে। ল'ৰাটোৰ লগে লগে আপুনি নিজৰ নামটোও উজ্জ্বল কৰিবলৈ বিচাৰে। আপোনাৰ এনে নালাগেনে? আপোনাৰ ল'ৰাটোৰ সামান্য প্ৰতিযোগিতাৰ কাৰণে তাক এনেকৈ আপুনি আগবঢ়াই দিছে। জীৱনৰ এটা উচ্চতা আছে, এটা ব্যাপকতা আছে। আপুনি এইবোৰ ইয়াৰ লগত যোগ কৰিব নোৱাৰে। ওচৰে পাজৰে থকা বন্ধুৰ ল'ৰা ছোৱালীৰ সৈতে তেওঁক কেনেকৈ সমান কৰিব, আৰু এইটোৱে লৈ আপোনাৰ মনত সন্তুষ্টি কেনেকৈ হ'ব আপুনি ভাবক। এবাৰ আপোনাৰ মগজুৰ পৰা এই সমতা, প্ৰতিদ্বন্দ্বিতা, মানুহৰ লগত এইবোৰ কৰাৰ কাৰণে আপুনি নিজৰ ল'ৰাটোক হেয় কৰিছে, তাক সৰু কৰি তুলিছে, এয়া জানো উচিত। ল'ৰাৰ সৈতে কথা পাতক, নতুন সপোনৰ কথা পাতক, ওপৰলৈ উৰাৰ কথা পাতক, দেখিব এটা পৰিৱৰ্তন আৰম্ভ হৈছে। বন্ধু, এটা কথা আছে যি আমাক বৰকৈ আমনি কৰে। আমি সদায় নিজৰ প্ৰগতি অন্য কাৰোবাৰ সৈতে তুলনা কৰাটো বিচাৰোঁ। আমাৰ পূৰ্ণ শক্তি প্ৰতিযোগিতাত সীমিত হৈ যায়। কিন্তু জীৱনৰ বহুত ক্ষেত্ৰ আছে য'ত প্ৰতিযোগিতাৰ আৱশ্যক হ'ব, কিন্তু নিজৰ উন্নয়নৰ কাৰণে এই প্ৰতিযোগিতাই কিন্তু ইমান প্ৰেৰণা নিদিয়ে। প্ৰতিদিনে নিজৰ লগত যিমানেই কি নকৰক, নিজৰ লগত প্ৰতিযোগিতা কৰক, সেয়া ভাল কৰাৰ প্ৰতিযোগিতা, তীব্ৰ গতিৰে কৰা প্ৰতিযোগিতা, আৰু অধিক কৰাৰ প্ৰতিযোগিতা, আৰু এটা নতুন উচ্চতা পোৱাৰ প্ৰতিযোগিতা আপুনি নিজেই কৰক, পাৰ হৈ যোৱা সময়ৰ সৈতে। আজি আৰু ভাল হওক, আপুনি এই কথাত নিজৰ মনটো দিয়ক, আৰু আপুনি দেখিব যে এই প্ৰতিযোগিতাৰ শক্তিয়ে আপোনাক ইমান সন্তোষ দিব, ইমান আনন্দ দিব, যি কথা আপুনি কল্পনাও কৰিব নোৱাৰে। আমি গৰ্বেৰে সৈতে এথলীট ছাৰ্গেই বুবকাৰ কথা স্মৰণ কৰোঁ। এই খেলুৱৈজনে 35 বাৰ নিজেই নিজৰ অভিলেখ ভংগ কৰিছিল। তেওঁ নিজেই নিজৰ পৰীক্ষা লৈছিল, নিজেই নিজৰ লক্ষ্যত উপনীত হৈছিল, আৰু সংকল্পক সঁচা বুলি প্ৰমাণিত কৰিছিল। আপুনিও এই দিশেৰে আগবাঢ়ক, আৰু দেখিব যে আপোনাৰ প্ৰগতিৰ পথত কোনেও বাধা দিব নোৱাৰে। যুৱবন্ধু, বিদ্যাৰ্থীৰ মাজতো বিভিন্ন প্ৰকাৰে হয়। কোনো কোনোৱে যিমানেই পৰীক্ষা নিদিয়ক, সদায় তেওঁ চিন্তাশূন্য হয়, পৰীক্ষা বুলি তেওঁলোকৰ কোনো ভাবেই নহয়। আৰু কিছুমানৰ এনে হয়, তেওঁলোক পৰীক্ষাৰ বোজালৈ ডুবি থাকে। কোনো কোনোৱে ঘৰৰ একোণত মুখ লুকুৱাই কিতাপত ব্যস্ত থাকে। এইবোৰৰ উপৰিও পৰীক্ষা পৰীক্ষাই, আৰু পৰীক্ষাত সফলতা লাভ কৰাটো অত্যন্ত আৱশ্যকীয়। মই নিশ্চয়কৈ জানো আপুনিও সফল হ'ব, কিন্তু কেতিয়াবা আমি বৰ বেছিকৈ বাহ্যিক কাৰণ বিচাৰিবলৈ লওঁ। বাহ্যিক কাৰণ আমি তেতিয়াই বিচাৰোঁ যেতিয়া আমি নিজেই কনফিউজড হওঁ, নিজৰ ওপৰতে যেতিয়া আমাৰ বিশ্বাস নাথাকে, যেন জীৱনত প্ৰথমবাৰৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ ওলাইছোঁ। ঘৰত কোনোবাই টিভিটো জৰুৰে দিছে, খেচখেচাবলৈ আৰম্ভ কৰোঁ। মায়ে খাবলৈ মাতিছে, একেই খেচখেচাবলৈ আৰম্ভ কৰোঁ। কিন্তু আনহাতে কোনোবা বন্ধু বান্ধৱৰ ফোন আহিলে এঘণ্টা জুৰি নিশ্চয় আপুনি কথাও পাতে। আপোনাৰ নেলাগেনে বাৰু? আপুনি আপোনাক লৈ কনফিউজড? বন্ধু, নিজকে চিনি পোৱাটো অতি আৱশ্যকীয় কথা। আপুনি এটা কাম কৰক, বহুত দূৰলৈ দৃষ্টি দিব নালাগে। আপোনাৰ নিজৰ ভগ্নী বা আপোনাৰ বন্ধুৰ ভগ্নী যি 10ম বা 12ম মানত পঢ়ি আছে বা পৰীক্ষা দিব, তেওঁলোকে ঘৰুৱা কাম কাজত মাকক নিশ্চয় সহায় কৰিছে। কেতিয়াবা আপুনি ভাবিছেনে যে তেওঁলোকে পৰীক্ষাও দিব আৰু ঘৰুৱা কামত মাককো সহায় কৰিছে? তেওঁলোকৰ এনে কি শক্তি আছে? আৰু পৰীক্ষাত আজিকালি ল'ৰাতকৈ ছোৱালীহঁত বহুত বেছি আগবাঢ়ি গৈছে। আপুনি ওচৰে পাজৰে অবজাৰ্ভ কৰক, আপুনি দেখিব যে বাহ্যিক কাৰকৰ দ্বাৰা ভাৰাক্ৰান্ত হোৱাৰ একো কাৰণ নাই। কেতিয়াবা কেতিয়াবা কাৰণ আৰু কাৰকসমূহ ভিতৰতে থাকে। নিজৰ ওপৰতে বিশ্বাস নাথাকিলে আত্মবিশ্বাস ক'ৰ পৰা আহিব? আৰু সেয়ে মই সদায় কওঁ, যেতিয়াই আত্মবিশ্বাসৰ অভাৱ ঘটিব, তেতিয়াই অন্ধবিশ্বাসৰ প্ৰভাৱ বৃদ্ধি পাব। অন্ধবিশ্বাসৰ মাজত আমি বাহ্যিক কাৰণ বিচাৰিবলৈ যাওঁ। প্ৰতিটো দিনত এটা নতুন বিচাৰ, নতুন ইচ্ছা, নতুন সংকল্প আৰু সেই সংকল্পৰ অকালতে মৃত্যু হৈ গ'লে আমি তাতে থমকি ৰৈ যাওঁ। মইতো ভাবোঁ বন্ধুসকল, পৰিৱৰ্তিত ইচ্ছাক তৰংগ বুলি কোৱা হয় আৰু আনে তিৰস্কাৰ কৰাৰ সুযোগ পায়। সেয়েহে মই কওঁ, ইচ্ছা স্থিৰ হ'ব লাগে আৰু তেতিয়াই সংকল্পও দৃঢ় হয় আৰু দৃঢ় সংকল্পৰ পৰাই লাভ কৰা যায় সফলতা। আৰু ইয়াৰ বাবে পুৰুষাৰ্থ কৰিব লাগিব। সংকল্পৰ লগত পুৰুষাৰ্থ যোগ হ'লে সিদ্ধি লাভ কৰিব পৰা যায়। সেয়েহে মই কওঁ যে ইচ্ছা যোগ দৃঢ়তা সমান সংকল্প, সংকল্প যোগ পুৰুষাৰ্থ সমান সিদ্ধি। মোৰ বিশ্বাস যে আপোনালোকৰ জীৱন যাত্ৰাতো সিদ্ধি আহি আপোনালোকৰ চৰণ স্পৰ্শ কৰিব। নিজৰ সংকল্প দৃঢ় হৈ থাকক আৰু সংকল্পক সদায়েই ধনাত্মক কৰি ৰাখক। কাকো অতিক্ৰম কৰিবলৈ চেষ্টা নকৰিব, কেৱল নিজকে আগুৱাই লৈ যাওক। আৰু যিয়ে নিজৰ জীৱনটোক প্ৰত্যাহ্বানেৰে জুখি চাই, যিমানেই ডাঙৰ প্ৰত্যাহ্বান নহওক কিয়, তেওঁ কেতিয়াও সংকটৰ সন্মুখীন নহয়। আৰু বন্ধুসকল, আমি নিজে নিজক কিয় প্ৰত্যাহ্বান জনাওঁ? কিয় বেলেগক আমাৰ পৰীক্ষা ল'বলৈ দিওঁ? অভ্যাস কৰি তোলকচোন। আমি প্ৰত্যেক দিনেই নিজেই নিজৰ পৰীক্ষা লওঁ। ভাবক, কালি মই য'ত আছিলোঁ, আজি মই সেই স্থানতকৈ আগবাঢ়িছোঁনে? কালি মই যি স্থানত আছিলোঁ তাতকৈ ওপৰলৈ মই উঠিলোঁনে? কালি মই যি লাভ কৰিছিলোঁ আজি তাতকৈ বেছি পাইছোঁনে? প্ৰতিদিনেই নিজেই নিজকে প্ৰত্যাহ্বান জনাওক। প্ৰত্যাহ্বান প্ৰত্যাহ্বান যেন লগা হৈ নাথাকিব। প্ৰতিটো প্ৰত্যাহ্বানকে আপুনি অতিক্ৰম কৰি যাব পাৰিব। নিজকে যি জুখি চাব জানে, তেওঁ যিকোনো প্ৰত্যাহ্বানো অতিক্ৰম কৰি যাব পাৰিব। জীৱনটোৰ পৰীক্ষাৰ সৈতে যি নিজকে জড়িত কৰে, ক্লাছৰুমৰ পৰীক্ষা তেওঁৰ বাবে একেবাৰে সাধাৰণ পৰীক্ষা এটা যেন হৈ পৰে। নিজেই কৰা ভাল কামবোৰৰ বিষয়ে ভাবক। কল্পনা কৰিব নোৱাৰাকৈ নিজে নিজেই বিশ্বাস জাগি উঠিব, আৰে বাহ, আপুনি সেইটো কাম কৰিছিল, যোৱা বছৰ অসুখত ভুগি থাকিও ইমান ভাল নম্বৰ পাইছিল, মামাঘৰৰ বিয়াৰ বাবে কেইবাদিনো পঢ়া ক্ষতি হোৱা সত্ত্বেও ইমান ভাল নম্বৰ পাইছিল, আগতে আপুনি ছঘণ্টাকৈ শুইছিল, যোৱা বছৰ প্ৰতিজ্ঞা কৰিলে যে আপুনি 5 ঘণ্টাকৈ শুব আৰু সেয়া কৰিও দেখুৱালে। এইটোৱেই কথা, মোদীয়ে আপোনাক কি উপদেশ দিব? নিজেই নিজৰ পথ প্ৰদৰ্শক হওক। ভগৱান বুদ্ধই কৈছে, আত্মদীপোভৱ। মই বিশ্বাস কৰোঁ, নিজৰ ভিতৰৰ জ্যোতিক চিনি উলিয়াওক, নিজৰ সামৰ্থ্যক চিনি পাবলৈ শিকক। বাৰম্বাৰ প্ৰত্যাহ্বানেৰে নিজকে জুখি চোৱাজনে ন ন উচ্চতা অতিক্ৰম কৰি যাবই যাব। তাৰোপৰি আমি কেতিয়াবা বহুত দূৰলৈকে চিন্তা কৰোঁ, কেতিয়াবা কেতিয়াবা আমি অতীতটোলৈ শুই পৰোঁ। বন্ধুসকল, পৰীক্ষাৰ সময়ত এনে নকৰিব। বৰ্তমানটোক লৈ পৰীক্ষাৰ সময়ত জি থাকক। কোনোবা এজন বেটছমেনে যোৱাবাৰ শূন্য মাৰি কেইবাৰ আউট হৈছিল সেই গীতকে গুণগুণাই থাকেনে? নতুবা এইবাৰৰ শৃংখলাটো জিকিম নে নিজিকিম সেয়া চিন্তা কৰে, নে বেটিং কৰিবলৈ লৈ চেঞ্চুৰী কৰি বাহিৰ ওলাম নে নাই সেই কথা ভাবে। মোৰ বোধেৰে ভাল বেটছমেনে সেই মুহূৰ্তত যিটো বলৰ সন্মুখীন হৈছে সেই বলটোতহে ধ্যান কেন্দ্ৰিত কৰে। তেওঁ তাৰ পিছৰ বলটোৰ বিষয়েও নাভাবে, বা গোটেই মেটছখন বা পূৰা ছিৰিজটোৰ কথাও নাভাবে। আপুনিও আপোনাৰ মনটো বৰ্তমানত কেন্দ্ৰীভূত কৰক, বৰ্তমানক লৈ জি থাকক, বৰ্তমানটোৰ সৈতে সাঙুৰ খাই পৰক, বৰ্তমানটোৰ সৈতে যুদ্ধ কৰক, বিজয় আপোনাৰ লগে লগে থাকিব। মোৰ যুৱ বন্ধুসকল, আপোনাসকলে ভাবে নেকি যে আপোনালোকৰ ক্ষমতা প্ৰদৰ্শনৰ কাৰণে পৰীক্ষা অনুষ্ঠিত কৰা হয়? যদি এইবুলি আপোনালোকে ভাবে, তেন্তে ভুল ভবা হ'ব। আপোনালোকে আপোনালোকৰ ক্ষমতা কাক প্ৰদৰ্শন কৰিব? কাৰ আগত এই ক্ষমতা প্ৰদৰ্শন কৰিব? যদি আপোনালোকে ভাবে যে পৰীক্ষা নিজৰ ক্ষমতা জোখাৰ বাবেহে অনুষ্ঠিত হয়, আৰু যদি মনটোৱে এইটো কথা মানি লয় তেন্তে আপোনালোকৰ আত্মবিশ্বাস বাঢ়ি যাব। আৰু যদি এবাৰ আপুনি নিজকে চিনি পায়, নিজৰ শক্তিক চিনি পায়, সেই শক্তিৰে আপোনালোকে জগত চিনিব পাৰিব। সেয়েহে পৰীক্ষাক আনৰ ভাল দেখুওৱাৰ বাবে কৰা প্ৰত্যাহ্বান বুলি নলৈ ইয়াক এক সুযোগ বুলিহে গ্ৰহণ কৰিব লাগে। পৰীক্ষা হৈছে নিজক জনাৰ, নিজক চিনাৰ আৰু নিজৰ ধৰণে জীৱনটো যাপন কৰাৰ এটা সুযোগ। জীৱনৰ মজাটো আপোনালোকে লওক না। বন্ধুসকল, মই দেখিছোঁ যে বহুত বিদ্যাৰ্থীয়ে পৰীক্ষাৰ সময়ত নাৰ্ভাছ হৈ পৰে। আকৌ বহুত পৰীক্ষাৰ্থীয়ে ভাবি থাকে যে মোক অমুকে পৰীক্ষাৰ শুভেচ্ছা নিদিলে, তমুকে শুভেচ্ছা নিদিলে। বন্ধুসকল, এইবোৰ চিন্তাৰ পৰা নিজকে ওপৰলৈ উঠাওক। নিজৰ ওপৰত বিশ্বাস ৰাখিলে এইবিলাক কথা মনলৈ নাহে। নাৰ্ভাছ হোৱাৰ মূল কাৰণ হ'ল নিজৰ ওপৰত বিশ্বাস নথকাটো। সেয়েহে নিজৰ ওপৰত বিশ্বাস ৰাখক, আৰু বিশ্বাস তেতিয়াহে হ'ব যেতিয়া আপোনালোকে প্ৰতিটো বিষয় খৰচি মাৰি পঢ়িব, কষ্ট কৰিব, বাৰে বাৰে ৰিভাইজ কৰিব। আপোনালোকে নিশ্চয় মন কৰিছে যে পাঁচ বা সাতটা বিষয়ৰ দুটা বা তিনিটা বিষয়ত আপোনালোকৰ চিন্তা কৰিবলগীয়া নাই। যি এটা বা দুটা বিষয়ত আপোনালোক দুৰ্বল, সেইটোত আপোনালোকে নাৰ্ভাছ অনুভৱ কৰিব। সেয়েহে সকলো বিষয় খৰচি মাৰি পঢ়িলেই নাৰ্ভাছ হোৱাৰ কোনো থল নাথাকে। আপোনালোকে যিহেতু গোটেই বছৰ কষ্ট কৰি পঢ়িছে, পাঠ্যপুথি দিনে ৰাতিয়ে খৰচি মাৰি পঢ়িছে, নিজৰ ওপৰত বিশ্বাস ৰাখক। আপোনালোকৰ কষ্ট কেতিয়াও অথলে নাযায়। আপোনাৰ মন মস্তিষ্ক ক'ৰবাত নহয় ক'ৰবাত আছেই। পৰীক্ষাৰ টেবুলত বহাৰ লগে লগে সেইবোৰ সক্ৰিয় হৈ যাব। আপোনালোকে নিজৰ জ্ঞানৰ ওপৰত আস্থা ৰাখক, জনা কথাখিনিৰ ওপৰত বিশ্বাস ৰাখক। আপোনালোকে বিশ্বাস ৰাখক আপোনালোকে যি পৰিশ্ৰম কৰিছে তাৰ ফল মিঠা হ'বই। দ্বিতীয় কথা, আপোনালোক নিজৰ দক্ষতাৰ বিষয়ে দৃঢ় হওক। আপোনালোকৰ সম্পূৰ্ণ বিশ্বাস থাকিব লাগে, প্ৰশ্নকাকত যিমানেই কঠিন নহওক কিয় মই ভাল কৰিমেই। আপোনালোকৰ বিশ্বাস থকা উচিত, প্ৰশ্নকাকত যিমানেই দীঘল নহওক কিয় মই সফল হ'মেই। আত্মবিশ্বাস থাকিবই লাগিব। তিনি ঘণ্টাৰ হ'লে তিনি ঘণ্টাত, দুঘণ্টাৰ হ'লে দুঘণ্টাতেই, সময়ৰ আগতেই মই নিজৰ লেখা সম্পূৰ্ণ কৰিমেই। মোৰ মনত আছে আৰু সম্ভৱতঃ আপোনালোককো শিক্ষকে নিশ্চয় কৈছে যে সহজ প্ৰশ্নটোৰ উত্তৰ প্ৰথমে, টান প্ৰশ্নটোৰ উত্তৰ শেষত লিখিব লাগে। আপোনালোকক নিশ্চয় কৈছে আৰু ময়ো ভাবোঁ আপোনালোকেও নিশ্চয় এনেদৰেই কৰিব। বন্ধুসকল, এই বিষয়ত মোৰ কিছুমান চিন্তা আছে। সেইবোৰ মই শিক্ষা বিভাগক জনাম, কিন্তু তাৰে দুটামান এতিয়া উল্লেখ কৰিব বিচাৰিছোঁ। মহাৰাষ্ট্ৰৰ মুম্বাইৰ অৰ্ণৱ মেহতাই লিখিছে, কিছুমানে পৰীক্ষাটোক জীৱন মৰণৰ সমস্যা হিচাপে ভাবে, পৰীক্ষাত ফেইল কৰিলে জীৱনটো শেষ বুলি ভাবে। বাৰাণসীৰ বিনীতা তিৱাৰীয়ে লিখিছে, পৰীক্ষাৰ ফল বেয়া হ'লে বহুত ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যা কৰে। এনেকুৱা কথা শুনিলে মই বৰ কষ্ট অনুভৱ কৰোঁ। কিন্তু এগৰাকী মহাশয়ে এনে প্ৰশ্নৰ সুন্দৰ উত্তৰো লিখি পঠিয়াইছে, তামিলনাডুৰ পৰা মিষ্টাৰ আৰ কামাতে। তেখেতে দুটি বৰ সুন্দৰ শব্দ লিখিছে। তেখেতে কৈছে, ছাত্ৰসকল বেৰিয়াৰ নহ'ব, ৱাৰিয়ৰ হওক। চিন্তাত ডুবিব লগা নহ'ব, সমৰাংগনত যুঁজিবলৈ যোদ্ধা হওক। মই বুজিছোঁ সঁচাকৈয়ে আমি চিন্তাত ডুব যাব নালাগে, বিজয়ৰ সংকল্পলৈ আগবাঢ়িব লাগে। সঁচা কথা, জীৱনটো বহু দীঘল, খলা বমা থাকিবই। এই কথাত কোনেও হাৰ মানিব নালাগে। কেতিয়াবা কেতিয়াবা আশা নকৰা ফলেও আগবঢ়াৰ ইংগিত দিয়ে, নতুন শক্তি সঞ্চয় কৰাৰ সুবিধা দিয়ে। মই দেখিছোঁ কিছুমান পৰীক্ষাৰ্থীয়ে পৰীক্ষা হলৰ পৰা ওলাইয়ে হিচাপ কৰিবলৈ আৰম্ভ কৰে, পেপাৰ কেনেকুৱা হ'ল। বন্ধু, মাক, দেউতাক যিমানেই লগ পায় সকলোৱে সুধিবলৈ আৰম্ভ কৰে, আজিৰ পেপাৰ কেনে হ'ল? মই কওঁ, আজিৰ পেপাৰ কেনে হ'ল? যি হ'ল হ'ল, প্লিজ সেইবোৰ কথা বাদ দিয়ক। মই সেই মাক দেউতাকসকলক প্ৰাৰ্থনা কৰোঁ, অনুগ্ৰহ কৰি ল'ৰা ছোৱালীক পেপাৰ কেনে হ'ল নুসুধিব। পৰীক্ষা হলৰ পৰা ওলোৱাৰ লগে লগে ক'ব, বাহ, তোমাৰ মুখ উজ্জ্বল হৈ আছে, পেপাৰ নিশ্চয় ভাল হ'ল, বঢ়িয়া, ব'লা, এতিয়া কাইলৈৰ কাৰণে প্ৰস্তুতি কৰা। তেনেকুৱা পৰিৱেশৰ সৃষ্টি কৰক। আৰু বন্ধুসকল, মই কওঁ, ধৰক আপোনালোকে হিচাপ খিতাপ কৰিলে আৰু আপোনাৰ ভাব হ'ল দুই চাৰিটা উত্তৰ ভুল হ'ল, ছয় নম্বৰ কমকৈ পাব। মোক কওকচোন, ইয়াৰ বেয়া প্ৰভাৱ পিছদিনাৰ পৰীক্ষাত পৰিবনে নপৰে? তেনেহ'লে সময়ৰ অপব্যৱহাৰ কিয় কৰে? কিয় মগজুটো মিছাকৈয়ে উতলা কৰি তোলে? সকলো পৰীক্ষা শেষ হোৱাৰ পিছত যি হিচাপ কৰিব লাগে কৰক। যিমান মাৰ্কছ পাব, কিমান নাপায়, সেইবোৰ পিছত কৰিব। পৰীক্ষাৰ সময় এদিনৰ পৰীক্ষা শেষ হোৱাৰ পিছত পিছদিনাৰ পৰীক্ষাটোত মন দিয়ক। হৈ যোৱা পৰীক্ষাৰ কথা বাদ দিয়ক। দেখিব 25% বোজা পাতল হৈ গৈছে। মোৰ মনলৈ আৰু কিছু চিন্তা আহিছে, কিন্তু এতিয়াতো পৰীক্ষাৰ সময়, এই সময়ত সেইবোৰ কামত আহিবনে নাহে মই নাজানো। কিন্তু মই শিক্ষক বন্ধুসকলক ক'ব বিচাৰোঁ, শিক্ষামিত্ৰসকলক ক'ব বিচাৰোঁ, আমি বছৰত দুবাৰকৈ, প্ৰত্যেক ছমাহত এবাৰকৈ এটা সপ্তাহত পৰীক্ষা উৎসৱ আয়োজন কৰিব নোৱাৰোঁনে, য'ত পৰীক্ষাক কেন্দ্ৰ কৰি ব্যংগ কবিৰ কবিতা সন্মিলন হ'ব? এনেকুৱাও হ'ব নোৱাৰেনে, য'ত পৰীক্ষাক লৈ কাৰ্টুন অঁকা হ'ব, পৰীক্ষাৰ বিষয়ে লেখনি হ'ব, পৰীক্ষাৰ বিষয়ে তৰ্ক প্ৰতিযোগিতা হ'ব, পৰীক্ষাৰ মনোবৈজ্ঞানিক দিশবোৰক লৈ কোনোবা মনোসমীক্ষকে বক্তৃতা দিব, পৰীক্ষা ভীতি এনেকৈয়ে শেষ হৈ যাব। এটা উৎসৱৰ দৰে হ'লে পৰীক্ষাৰ্থীয়ে যেতিয়া পৰীক্ষা দিবলৈ যাব, তেনে সময়ত শেষ মুহূৰ্তত মই আজিৰ দৰে সময় ল'ব নালাগিব, সেই সময় নিজে নিজেই ওলাব। আপোনালোকেও পৰীক্ষাৰ বাবে বহুত সময় পাব। কেতিয়াবা মোৰ এনে লাগে যে পৰীক্ষা বিষয়টো কি বুজাবলৈ বিশেষ ক্লাছ কৰা প্ৰয়োজন, কাৰণ উৎকণ্ঠা ভৰা অৱস্থা পৰীক্ষাৰ্থীৰ বাবে ভাল নহয়। বন্ধুসকল, মই যিমানখিনি ক'লোঁ তাতকৈ বহু বেছি কথা আপোনালোকক বহুতে কৈছে, আপোনাৰ পিতৃ মাতৃসকলেও নিশ্চয় কৈছে, শিক্ষকসকলেও নিশ্চয় কৈছে, যদি টিউচন ক্লাছলৈ যায় তাতো নিশ্চয় শুনিছে। মই নিজৰ ফালৰ পৰা বেছিকৈ কৈ আপোনালোকক পুনৰ এইবোৰ চিন্তাৰ মাজত নেপেলাওঁ। মই কেৱল বিশ্বাস দিবলৈ বিচাৰিছোঁ যে এই দেশৰ প্ৰতিজন ল'ৰা, প্ৰতিজনী ছোৱালী যিসকলে পৰীক্ষাত বহিবলৈ গৈ আছে, তেওঁলোক প্ৰসন্ন হৈ থাকক, আনন্দত থাকক, হাঁহি ফূৰ্তিৰে পৰীক্ষা দিবলৈ যাওক। আপোনালোকৰ আনন্দৰ বাবেই মই আপোনালোকৰ লগত কথা পাতিলোঁ। আপোনালোকে ভাল ফলাফল দেখুৱাবই, আপোনালোক সফল হ'বই। পৰীক্ষাক উৎসৱলৈ সলনি কৰি দিয়ক, উৎসৱৰ আনন্দেৰে পৰীক্ষা দিয়ক, প্ৰতিদিনেই সফলতাৰ আনন্দ লওক, সম্পূৰ্ণ পৰিৱেশটোৱেই সলনি কৰি দিয়ক। মাক দেউতাক, শিক্ষক, স্কুল, ক্লাছৰুম সকলোকে একেলগ কৰি উৎসৱ কৰক, দেখিব পৰীক্ষাই আপোনাৰ মনত কিমান আনন্দ দিয়ে, পৰীক্ষাক পৰীক্ষা কৰাত কিমান আনন্দ পোৱা যায়। অনুভৱ কৰক প্ৰতিটো মুহূৰ্তক আনন্দলৈ সলনি কৰি দি কিমান ফূৰ্তি পোৱা যায়। আৰু চাওক পৃথিৱীত প্ৰত্যেকজনে প্ৰত্যেকক কিমান যে আনন্দ দিব পাৰে। আগতেই মোৰ কবিতা লেখাৰ চখ আছিলে। গুজৰাটী ভাষাত মই এটা কবিতা লিখিছিলোঁ, এতিয়া সম্পূৰ্ণ কবিতাটি মনত নাই। মই লিখিছিলোঁ, সফল হ'লে ঈৰ্ষাৰ পাত্ৰ, বিফল হ'লে ভাগি যোৱা পাত্ৰ, পৃথিৱীৰ ঘূৰণেই এনেকুৱা চলি থাকে। সফল হোৱা, কাকো পৰাজিত কৰিবলৈ নহয়, সফল হোৱা, সংকল্প সফল কৰিবলৈ, সফল হোৱা নিজৰ আনন্দৰ বাবে, সফল হোৱা তেওঁলোকৰ বাবে যিসকল জীয়াই আছে, তেওঁলোকৰ জীৱনক আনন্দপূৰ্ণ কৰি তুলিবলৈ, এই আনন্দক কেন্দ্ৰ কৰিয়েই আপোনালোক আগবাঢ়িব। বন্ধুসকল, মোৰ বিশ্বাস আছে আপোনালোকে সফলতা লাভ কৰিবই। বন্ধুসকল, আপোনালোকে হোলীত উৎসৱ কৰিছে নে নাই, মামাৰ ঘৰত হোৱা বিবাহ উৎসৱত ভাগ লৈ পাইছে নে নাই, ৱৰ্ল্ড কাপ ক্ৰিকেট চাইছে নে নাই, এই সকলো আনন্দ নষ্ট হৈ যাব যদিহে আৰু এটি নতুন আনন্দ আপোনালোকে ল'ব নোৱাৰে। আপোনালোকলৈ মোৰ সমস্ত শুভকামনা থাকিল। আপোনালোকৰ ভৱিষ্যত যিমানেই উজ্জ্বল হ'ব, দেশৰ ভৱিষ্যতো সিমানেই উজ্জ্বল হ'ব। দেশৰ ভৱিষ্যত যিমানেই উজ্জ্বল হ'ব, ভাৰতৰ ভাগ্য, ভাৰতৰ নতুন প্ৰজন্ম আপোনালোকেই গঢ় দিব। ল'ৰা ছোৱালী প্ৰত্যেকেই কান্ধত কান্ধ মিলাই আগবাঢ়িব, আগবাঢ়ি যাব লাগিব। আহক পৰীক্ষাৰ এই উৎসৱক আনন্দৰ উৎসৱলৈ ৰূপান্তৰিত কৰি দিয়ক। মোৰ অশেষ শুভকামনা জনালোঁ।